পুৱাৰ উজনি অসমৰ বাতৰি কৈছো ইভা মহন্তই। দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্ৰীয় কেবিনেটে আজি অনুমোদন জনাব। অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়াও বলত হৈ থকা 1961 চনৰ আয়কৰ আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া বাজেট দাখিলৰ সময়তে কেবিনেটত নতুন আয়কৰ বিধেয়কৰ অনুমোদন দিয়া হ'ব বুলি ঘোষণা কৰিছিল। বিধেয়কখন স্পষ্ট আৰু পোনপটীয়া হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল। আৰ্থিক বিশ্লেষকসকলে অনুমান কৰা অনুসৰি নতুন আইনে আইনবিৰোধী কাম কাজৰ সুৰুঙা বন্ধ কৰাৰ উপৰি আয়কৰ ক্ষেত্ৰত থকা জটিলতা বহু পৰিমাণে দূৰ কৰিব। কেন্দ্ৰীয় কেবিনেটে আয়কৰ আইনখনত আজি অনুমোদন দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে 10 ফেব্ৰুৱাৰীত বিধেয়কখন সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে। যোৰহাট জিলাৰ এৰালতলী পথাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ ভাগলৈ অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ দিলীপ শইকীয়াই অতিথিৰূপে অধিৱেশনত অংশগ্ৰহণ কৰিব। অধিৱেশনৰ প্ৰথম দিনত কালি পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কালি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। নামঘৰত তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থমেলা মুকলি কৰা হয়। দিনৰ ভাগত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাছ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। বেদীটোৰ চৌপাশত প্ৰতীকীভাৱে 54খন পতাকা উত্তোলন কৰা হ'ব। তদুপৰি 94 সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি 94টা খোল আৰু 94 জোৰ তাল লৈ গায়ন বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধৰ্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। জোনাইৰ পৰা বৰ্ষাৰণ্য চিয়াং নদীৰ বালিচাপৰিত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱ আৰম্ভ হৈছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ, নৌকা বিহাৰ, পৰম্পৰাগত খেল ধেমালি, চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 2015 চনত প্ৰথমবাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বনাঞ্চলত উপযুক্ত সুৰক্ষা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ লগতে অঞ্চলটোক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাই হৈছে এই মহোৎসৱৰ উদ্দেশ্য। তিনিচুকীয়া আৰক্ষীয়ে খাৰুৱা তেল চুৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়াত অইল খাৰুৱা তেলৰ চুৰিৰ ঘটনাৰ তদন্ত কৰি কালি তিনিচুকীয়া আৰক্ষীয়ে লাংকাচি আৰক্ষীৰ সহযোগত মাকুমৰ সমীপৰ গৰ্ভস্থিত বাহনসহ খাৰুৱা তেলৰ 12টা ড্ৰাম জব্দ কৰে। আৰক্ষীয়ে তেল চুৰিৰ সৈতে জড়িত থকাৰ অপৰাধত 2জন অভিযুক্তক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বাৰেকুৰী আঞ্চলিক সমিতি আৰু বাৰেকুৰী আঞ্চলিক যুৱ সংঘৰ সহযোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শৈক্ষিক আৰু সাংস্কৃতিক সহযোগ আৰম্ভ হৈছে। মৰাণ জনগোষ্ঠীৰ উপৰিও অঞ্চলটোক শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত সবল কৰিবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বাৰেকুৰী আঞ্চলিক যুৱ সংঘৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই সমাৰোহত উদ্যোক্তাসকলে সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে। ধেমাজিত আজিৰ পৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। 2017 চনত ডিব্ৰুগড়ত গঠন হোৱা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ সমাজ, ভাষা, সংস্কৃতিকে ধৰি বিভিন্ন দিশত উত্তৰণৰ বাবে প্ৰয়াস কৰি আহিছে। অধিৱেশনৰ অংশ হিচাপে সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গৃহ উদ্বোধন, গ্ৰন্থ উন্মোচন, প্ৰদৰ্শনী আৰু খাদ্যমেলা উদ্বোধন, সাহিত্যৰ প্ৰতিযোগিতা, আলোচনা চক্ৰকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:20 পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 এই নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9:00 বজাত।